आकाशवाणी বাতৰি খৈতে মই ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভাৰতে পাকিস্তানৰ সৈতে থকা সিন্ধু জলচুক্তি কেতিয়াও বাহাল নেৰাখে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্ট কৰি দিছে। অপাৰেচন সিন্ধুৰ অধীনত এতিয়ালৈকে 1,117 গৰাকী ভাৰতীয় নাগৰিকক ইৰাণৰ পৰা উদ্ধাৰ কৰা হৈছে। ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ ৰাজনৈতিক সংঘৰ্ষৰ বলি হোৱা লোকসকলৰ নিকট আত্মীয়লৈ চৰকাৰী চাকৰি প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ব্ৰাজিলত কালি নিশা ছান্তা কেটেৰিনা প্ৰদেশত সংঘটিত এটা হট এয়াৰ বেলুন দুৰ্ঘটনাত অতি কমেও 8 জন লোক নিহত হয়। আৰু ভাৰতে ইংলেণ্ডৰ মাজৰ লিডছৰ হেডিংলিত অনুষ্ঠিত 5খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল ইংলেণ্ডে কালি সংগ্ৰহ কৰা 209 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। এতিয়া শুনক বিতং বাতৰি। ভাৰতে পাকিস্তানৰ সৈতে থকা সিন্ধু জলচুক্তি কেতিয়াও বাহাল নেৰাখে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্ট কৰি দিছে। পাকিস্তানলৈ বৈ যোৱা অতিৰিক্ত পানীভাগ ৰাজস্থানলৈ বোৱাই নিয়াৰ বাবে চৰকাৰে এটা সুৰংগ নিৰ্মাণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। এখন ইংৰাজী বাতৰি কাকতৰ সৈতে হোৱা সাক্ষাৎকাৰত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে থকা চৰকাৰৰ শূন্য সহনশীলতা নীতিৰ কোনো সাল সলনি নহয়। চৰকাৰে কাশ্মীৰ, নক্সাল অধ্যুষিত অঞ্চল আৰু উত্তৰ পূবৰ লগতে যিকোনো অঞ্চলৰ পৰাই সন্ত্ৰাসবাদ নোহোৱা কৰাৰ উদ্দেশ্যে সন্ত্ৰাসবাদৰ মূল কাৰণসমূহ চিনাক্ত কৰি সেই সমস্যা সমাধানৰ প্ৰয়াস চলাই আছে। তেওঁ কয় যে ভাৰত কেৱল এখন সৰ্বশ্ৰেষ্ঠ আৰু সুৰক্ষিত ৰাষ্ট্ৰই নহয়, বৰং ই হৈছে বিশ্বৰ বাবে বিনিয়োগৰ একমাত্ৰ ৰাষ্ট্ৰ। শ্ৰীশ্বাহে কয় যে 2014 চনৰ পৰাই চৰকাৰে দেশৰ দ্ৰুত বিকাশৰ হকে কঠোৰ পৰিশ্ৰম কৰি আহিছে। ভাৰতৰ বেংকিং খণ্ডৰ সংস্কাৰ আৰু দৰিদ্ৰ লোকৰ অৰ্থনৈতিক অন্তৰ্ভুক্তি বিশ্বৰ বাবে অধ্যয়নৰ আৰ্হি হিচাপে পৰিগণিত হৈছে বুলিও তেখেতে মন্তব্য কৰে। অপাৰেচন সিন্ধুৰ অধীনত এতিয়ালৈকে 1,117 গৰাকী ভাৰতীয় নাগৰিকক ইৰাণৰ পৰা উদ্ধাৰ কৰা হৈছে। বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কালি নিশা ইৰাণৰ পৰা এখন বিশেষ বিমানযোগে 290 গৰাকী ভাৰতীয়ক নতুন দিল্লীলৈ অনা হয়। কালি সন্ধিয়া 310 গৰাকী ভাৰতীয় নাগৰিক কঢ়িয়াই অনা আন এখন বিমান ইৰাণৰ পৰা নতুন দিল্লীত উপস্থিত হয়। নেপাল আৰু শ্ৰীলংকাই সংঘৰ্ষজৰ্জৰ ইৰাণৰ পৰা অপাৰেচন সিন্ধু অধীনত লোকসকলক সুৰক্ষিতভাৱে ঘূৰাই অনাৰ বাবে ভাৰতক কৃতজ্ঞতা জ্ঞাপন কৰে। নেপালৰ বৈদেশিক মন্ত্ৰী আৰ্জু ৰাণা দেওবাই কেইবাগৰাকীও নেপালী শিক্ষাৰ্থীক ইৰাণৰ পৰা সুৰক্ষিতভাৱে উভতাই অনাৰ বাবে বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰক ধন্যবাদ জ্ঞাপন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দুদিনীয়া ভ্ৰমণসূচীৰে আজি ছত্তীশগড়লৈ যাব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ৰাজধানী ৰায়পুৰ আৰু নাৰায়ণপুৰ জিলাত কেইবাটাও কাৰ্যসূচীত ভাগ ল'ব। শ্ৰীশ্বাহে আজি ৰায়পুৰত ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয় আৰু কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰ চৌহদৰ আধাৰশিলা স্থাপন কৰিব। আনুমানিক 400 কোটি টকা ব্যয় সাপেক্ষে প্ৰায় 40 একৰ ভূমিত এই ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰা হ'ব। শ্ৰীশ্বাহে ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত ছত্তীশগড় আৰু চুবুৰীয়া ৰাজ্যসমূহৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে এখন বৈঠকতো মিলিত হ'ব। আন এখন বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বাওঁপন্থী উগ্ৰবাদ পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰিব। কাইলৈ শ্ৰীশ্বাহে নাৰায়ণপুৰ জিলাৰ অজুম্মৰ অঞ্চললৈ যাব আৰু তাত তেওঁ গাঁওবাসীসকলৰ সৈতে মত বিনিময় কৰিব। এই ভ্ৰমণকালত শ্ৰীশ্বাহে নাৰায়ণপুৰ জিলাৰ ইৰ্কভাট্টি অঞ্চলত থকা সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰ পৰিদৰ্শন কৰি জোৱানসকলৰ সৈতেও মত বিনিময় কৰিব। ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ ৰাজনৈতিক সংঘৰ্ষৰ বলি হোৱা লোকসকলৰ নিকট আত্মীয়লৈ চৰকাৰী চাকৰি প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আকাশবাণী বাতৰি বিভাগৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যখনৰ শক্তিমন্ত্ৰী ৰতনলাল নাথে কয় যে বৰ্তমানলৈকে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত 39খন আবেদন লাভ কৰিছে। জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকসকলে এই আবেদনসমূহ পৰীক্ষা কৰি চাব আৰু তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজনৈতিক সংঘৰ্ষৰ বলি হোৱা লোকসকলৰ পৰিয়ালৰ যোগ্য ব্যক্তিক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ব্ৰাজিলত কালি নিশা ছান্তা কেটেৰিনা প্ৰদেশত সংঘটিত এটা হট এয়াৰ বেলুন দুৰ্ঘটনাত অতি কমেও 8 জন লোক নিহত হয়। এই দুৰ্ঘটনাত মুঠ 21জন যাত্ৰীৰ লগতে 13জন যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰে বুলি গৱৰ্ণৰ জুৰগিনহু মেলোৱে নিশ্চিত কৰিছে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা দা চিলভাই নিহত যাত্ৰীসকলৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ পাৰমাণৱিক স্থানত ইজৰাইলৰ আক্ৰমণৰ লগত সহযোগ কৰাৰ কথা বিবেচনা কৰাৰ সময়তে প্ৰশান্ত মহাসাগৰৰ ওপৰেৰে উৰি যোৱা আমেৰিকাৰ যুঁজাৰু বিমানে যথেষ্ট উৎসুকতাৰ সৃষ্টি কৰিছে। ইজৰাইল আৰু ইৰাণৰ সংঘাতত আমেৰিকাৰ সেনা পোনপটীয়াকৈ জড়িত হ'ব নে নহয় সেই সন্দৰ্ভত দুসপ্তাহৰ ভিতৰত সিদ্ধান্ত ল'ব বুলিও তেওঁ জানিবলৈ দিয়ে। ইৰাণৰ দক্ষিণ পশ্চিম প্ৰান্তৰ বান্দাৰ আব্বাছৰ বন্দৰ চহৰত কালি ইজৰাইলী বাহিনীয়ে নতুনকৈ আক্ৰমণ চলায়। ইজৰাইলৰ সেনাই সেই স্থানত মানৱবিহীন বিমানৰ ডিপু আৰু অস্ত্ৰ শস্ত্ৰৰ সুবিধা থকা বুলি প্ৰকাশ কৰে। বান্দাৰ আব্বাছ হৈছে ইৰাণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাণিজ্যিক প্ৰৱেশদ্বাৰ। ইয়াত দেশখনৰ মূল বন্দৰ, নৌসেনাৰ মুখ্য কাৰ্যালয় আৰু ইয়াৰ ওচৰতে এটা গুৰুত্বপূৰ্ণ তেলৰ আন্তঃগাঁথনি আছে, য'ত বিশ্বৰ প্ৰায় 20% তেলৰ বাণিজ্য হয়। ইৰাণে ইজৰাইলৰ ফালে মিছাইল আৰু ড্ৰোন আক্ৰমণ কৰাৰ সময়তে ইজৰাইলে ইস্পাহান পাৰমাণৱিক স্থানৰ বিৰুদ্ধেও বিমান আক্ৰমণ চলায়। ইজৰাইলৰ বোমা বিস্ফোৰণ অভিযান অব্যাহত থাকিলে ইৰাণৰ বিষয়াসকলে আমেৰিকাৰ সৈতে কোনোধৰণৰ আলোচনাত অংশগ্ৰহণ নকৰে বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। এই উপলক্ষে নীলাচল পাহাৰত ইতিমধ্যে দেশ বিদেশৰ অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। আজি বিয়লি 2:56 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হ'ব। ইয়াৰ পাছত 26 জুনত অম্বুবাচীৰ নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা অৰ্চনাৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হ'ব। অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে লিডছৰ হেডিংলিত অনুষ্ঠিত এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী পাঁচখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল ইংলেণ্ডে কালি প্ৰথম ইনিংছত 3টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 209 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। কালি দ্বিতীয় দিনৰ খেলৰ সমাপ্তিত ইংলেণ্ডৰ অলি পপে 100 ৰাণ কৰি অপৰাজিত হৈ থকাৰ লগতে হেৰি ব্ৰকে 1টাও ৰাণ নকৰাকৈ খেলি আছে। ভাৰতৰ হৈ জছপ্ৰীত বুমৰাই 3টাকৈ উইকেট দখল কৰে। ইয়াৰ আগেয়ে ভাৰতে 359 ৰাণ কৰা কালি দ্বিতীয় দিনৰ খেল আৰম্ভ কৰি 471 ৰাণত আটাইকেইটা উইকেট হেৰুৱায়। প্ৰথমে বেট ধৰিবলৈ আমন্ত্ৰণ কৰা ভাৰতে অপেনাৰ যশস্বী জয়ছোৱাল আৰু অধিনায়ক শুভমন গিল আৰু উপ অধিনায়ক ঋষভ পণ্টৰ আকৰ্ষণীয় শতকৰ সহায়ত খেলখনত আধিপত্য বিস্তাৰ কৰিবলৈ সমৰ্থ হয়। যদিও ঘৰুৱা দল ইংলেণ্ডে কম সময়তে উইকেট দখল কৰি আৰোহী দলটোক অনুসৰণ কৰিব পৰা স্ক'ৰত সীমিত কৰি ৰাখে। ঋষভ পণ্টে শতকৰে এম এছ ধোনীক চেৰ পেলাই টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক শতক অৰ্জন কৰা ভাৰতীয় উইকেট কীপাৰৰূপে পৰিগণিত হয়। ঋষভ পণ্টে বৰ্তমানলৈকে 7টা শতক অৰ্জন কৰিছে। ইংলেণ্ডৰ হৈ বেন ষ্ট'কছ আৰু জো ষ্টাঙে 4টাকৈ উইকেট দখল কৰে। বাৰ্লিনত অনুষ্ঠিত 4-দেশীয় হকী প্ৰতিযোগিতাত ভাৰতৰ পুৰুষৰ জুনিয়ৰ দলটোৱে নিজৰ উদ্বোধনী খেলখনত আয়োজক দেশ জাৰ্মানীৰ হাতত 1-7 গ'লৰ ব্যৱধানত শোচনীয়ভাৱে পৰাজয় বৰণ কৰে। খেলখনৰ প্ৰথম 4:05 জাৰ্মানীৰ নিকো কিষ্টিন আৰু এলেক ভনে 1টাকৈ গ'ল দিয়ে। ইয়াৰ পাছত ভাৰতৰ সৌৰভ আনন্দ কুশৱাহে 1টা গ'ল দিয়ে, যদিও পাছত জাৰ্মানীৰ হজবেক বেনৰ হেট্ৰিক আৰু পল বেবীকে দিয়া 2টো গ'লৰ সহায়ত দলটোৱে সহজে জয়লাভ কৰে। প্ৰতিযোগিতাৰ পুল পৰ্যায়ত ভাৰতে আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰু পৰহিলৈ স্পেইনৰ বিৰুদ্ধে খেলিব। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছোঁ। ভাৰতে পাকিস্তানৰ সৈতে থকা সিন্ধু জল চুক্তি কেতিয়াও বাহাল নেৰাখে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্ট কৰি দিছে। অপাৰেচন সিন্ধুৰ অধীনত এতিয়ালৈকে 1,117 গৰাকী ভাৰতীয় নাগৰিকক ইৰাণৰ পৰা উদ্ধাৰ কৰা হৈছে। ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ ৰাজনৈতিক সংঘৰ্ষৰ বলি হোৱা লোকসকলৰ নিকট আত্মীয়লৈ চৰকাৰী চাকৰি প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ব্ৰাজিলত কালি নিশা ছান্টা কেটেৰিনা প্ৰদেশত সংঘটিত এটা হট এয়াৰ বেলুন দুৰ্ঘটনাত অতি কমেও 8 জন লোক নিহত হয়। আৰু ভাৰতে ইংলেণ্ডৰ মাজৰ লিডছৰ হেডিংলিত অনুষ্ঠিত 5-টা টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল ইংলেণ্ডে কালি সংগ্ৰহ কৰা 209 ৰাণৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।